স্বামিত্ব আঁচনিৰ অধীনত 65 লাখৰ অধিক সম্পত্তি কাৰ্ড বিতৰণ কৰিব। সংসদৰ বাজেট অধিৱেশন অহা 31 জানুৱাৰীত আৰম্ভ হ'ব। 70 জনীয়া দিল্লী বিধানসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়াৰ সামৰণি পৰাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলসমূহ প্ৰচাৰ অভিযানত নামি পৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ দক্ষিণ কেলিফৰ্নিয়াৰ লছ এঞ্জেলছৰ বিধ্বংসী বনজুইত কমেও 27 জন লোকৰ মৃত্যু হোৱাৰ লগতে 12,300ৰো অধিক আন্তঃগাঁথনি জুইত জাহ গৈছে। আৰু খো-খো বিশ্বকাপত ভাৰতৰ পুৰুষ আৰু মহিলা দুয়োটা দলে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে 10খন ৰাজ্য আৰু 2টা কেন্দ্ৰীয়শাসিত অঞ্চলৰ 50,000ৰো অধিক গাঁৱৰ সম্পত্তিৰ স্বত্বাধিকাৰীক স্বামিত্ব আঁচনিৰ অধীনত 65 লাখৰো অধিক সম্পত্তি কাৰ্ড বিতৰণ কৰিব। কেন্দ্ৰীয় চৰকাৰে জৰীপৰ বাবে অত্যাধুনিক ড্ৰোন প্ৰযুক্তিৰ মাধ্যমেৰে পৰিয়ালসমূহক অধিকাৰৰ লিখিত প্ৰমাণ অৰ্থাৎ ৰেকৰ্ড অব ৰাইটছ প্ৰদান কৰি গ্ৰামাঞ্চলৰ আৰ্থিক বিকাশ ত্বৰান্বিত কৰাৰ উদ্দেশ্যে এই আঁচনিখন আৰম্ভ কৰিছে। আঁচনিখনে সম্পত্তিৰ মুদ্ৰাকৰণত সুবিধা প্ৰদান কৰাৰ লগতে বেংক ঋণৰ জৰিয়তে প্ৰতিষ্ঠানগত ঋণ লাভৰ পথো সুগম কৰি তুলিছে। ইয়াৰ উপৰি সম্পত্তি সম্পৰ্কীয় বিবাদ হ্ৰাস কৰাত সহায় কৰে আৰু গ্ৰামাঞ্চলত সম্পত্তিৰ মূল্যায়ন তথা সম্পত্তি কৰ সংগ্ৰহ সুচল কৰি তোলে। বৰ্তমানলৈকে 13,17,000ৰো অধিক গাঁৱৰ ড্ৰোন জৰীপ সম্পূৰ্ণ হৈছে আৰু এই সংখ্যা নিৰ্ধাৰিত লক্ষ্যৰ প্ৰায় 92%। আঁচনিখনৰ অধীনত এতিয়ালৈকে 1,53,000ৰো অধিক গাঁৱৰ বাবে প্ৰায় 2,25,00,000 সম্পত্তি কাৰ্ড প্ৰস্তুত কৰি উলিওৱা হৈছে। পুডুচেৰী, আন্দামান নিকোবৰ দ্বীপপুঞ্জ, ত্ৰিপুৰা, গোৱা, উত্তৰাখণ্ড আৰু হাৰিয়ানাত এই আঁচনিৰ কাম সম্পূৰ্ণ হৈছে। মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ, ছত্তীশগড় আৰু কেইবাখনো কেন্দ্ৰীয়শাসিত অঞ্চলতো ড্ৰোন জৰীপ সম্পন্ন হৈছে। সংসদৰ বাজেট অধিৱেশন অহা 31 জানুৱাৰীত আৰম্ভ হ'ব। বাজেট অধিৱেশনৰ প্ৰথম দিনা ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে লোকসভা আৰু ৰাজ্যসভাৰ যুটীয়া বৈঠকত ভাষণ দিব। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে 1 ফেব্ৰুৱাৰীত কেন্দ্ৰীয় বাজেট দাখিল কৰিব। বাজেট অধিৱেশনৰ প্ৰথম পৰ্যায় 31 জানুৱাৰীৰ পৰা 13 ফেব্ৰুৱাৰীলৈ আৰু দ্বিতীয় পৰ্যায় 10 মাৰ্চৰ পৰা 4 এপ্ৰিললৈ অনুষ্ঠিত হ'ব। 70 জনীয়া দিল্লী বিধানসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়া কালি সমাপ্ত হয়। দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে 1,000ৰো অধিক প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে। মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনা বিজেপিৰ শিখা ৰয় আৰু নীৰজ বসিয়া, আম আদমী পাৰ্টীৰ অবধ ওজা, ৰাখী বিদলান আৰু বন্দনা কুমাৰীকে ধৰি বহুকেইগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। সোমবাৰে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন। মনোনয়ন দাখিল প্ৰক্ৰিয়াৰ অন্ত পৰাৰ লগে লগে আম আদমী পাৰ্টী, বিজেপি আৰু কংগ্ৰেছকে ধৰি অন্যান্য ৰাজনৈতিক দলসমূহ প্ৰচাৰ অভিযানত নামি পৰিছে। জ্যেষ্ঠ বিজেপি নেতা অনুৰাগ সিং ঠাকুৰ, দলৰ সাংসদ বানছুৰী স্বৰাজ আৰু দিল্লী বিজেপিৰ কেইবাগৰাকীও নেতাই কালি দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অভিযানত অংশ লয়। নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে কালি প্ৰথমখন নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰে। দলৰ সভাপতি জে পি নাড্ডাই এই ইস্তাহাৰত ৰাষ্ট্ৰীয় ৰাজধানীখনৰ দৰিদ্ৰ মহিলাসকলক প্ৰতিমাহে 2,500 টকাকৈ দিয়াৰ লগতে প্ৰতিটো গেছ চিলিণ্ডাৰত 500 টকাৰ ৰাজ সাহায্য দিয়াৰ কথা ঘোষণা কৰে। আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত 5,00,000 টকা পৰ্যন্ত চিকিৎসা সেৱাৰ সুবিধা প্ৰদান কৰাৰ কথাও ইস্তাহাৰত উল্লেখ কৰা হয়। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে আজিৰ পৰা 3দিনীয়া কাৰ্যসূচীৰে ব্ৰুছেলছ ভ্ৰমণ কৰিব। এই ভ্ৰমণকালত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ইউৰোপীয় বাণিজ্য আৰু অৰ্থনৈতিক নিৰাপত্তা আয়োগৰ অধ্যক্ষ মাৰ্কোছ ছেফকোভিকৰ সৈতে এখন উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হ'ব। এই বৈঠকত ভাৰত ইউৰোপীয় সংঘৰ মুক্ত বাণিজ্য চুক্তিকে ধৰি অন্যান্য দ্বিপাক্ষিক বাণিজ্যৰ সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হ'ব বুলি আশা কৰা হৈছে। দুয়োগৰাকী নেতাই লগতে আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক পৰিস্থিতিৰ সন্দৰ্ভতো আলোচনা কৰিব। এই ভ্ৰমণে ইউৰোপীয় সংঘৰ সৈতে বাণিজ্য আৰু বিনিয়োগৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাক প্ৰতিফলিত কৰে বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। এই ভ্ৰমণৰ সুযোগতে শ্ৰীগোৱেলে বিশ্ব বাণিজ্য সংস্থাৰ সঞ্চালক প্ৰধান ডঃ গোজি অকনজো ইউৱেলা আৰু বেলজিয়ামৰ বৈদেশিক পৰিক্ৰমা, ইউৰোপীয় পৰিক্ৰমা আৰু বৈদেশিক বাণিজ্য মন্ত্ৰী বাৰ্নাৰ্ড কুইণ্টিনক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে। তেওঁ লগতে বেলজিয়ামৰ ঔদ্যোগিক প্ৰতিনিধি আৰু তাত বাস কৰা ভাৰতীয় সমুদায়ৰ লোকসকলৰ সৈতেও মত বিনিময় অনুষ্ঠানত ভাগ ল'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে নিজৰ মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 118 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি এয়াৰ নিউজ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তেও শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক মনজিৎ গগৈৰ পৰা।
আমেরিকা যুক্তরাষ্ট্রের দক্ষিণ ক্যালিফোর্নিয়ার লস এঞ্জেলসর বিধ্বংসী বনজুইত কমেও 27 জন লোকৰ মৃত্যু হওয়ার 12,300 অধিক আন্তঃগাঁথনি জুইত জাহ যায়। লস এঞ্জেলসর আধ্যবন্ত এলাকা পেলিসেটসর সর্ববৃহৎ বনজুইকৰ সম্প্রতি অঞ্চলটোর 23,713 একর ভূমিলে বিয়পি পৰিছে। ক্যালিফোর্নিয়ার বন আর জুই নির্বাপন বিভাগে জানা মতে যা 7 জানুয়ারীত সূত্রপাত হওয়া এই বনজুই 22% নির্বাপন গৈছে। ইপিনে আলতাডেনা আর পাসাডেনা অঞ্চলের সমীপর ইটনত সূত্রপাত হওয়া আন একুড়া বনজুই অঞ্চলটির 14,117 একর ভূমিলে বিয়পি পড়ার কথা কর্তৃপক্ষ প্রকাশ করেছে। গ্রাহকৰ বাবে সুলভতা নিশ্চিত কৰিবলৈ আৰু সুস্থিৰ মূল্য বৰ্তাই ৰাখিবলৈ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য আৰু উপলব্ধতা কেন্দ্ৰই তীক্ষ্ণ দৃষ্টিৰে নিৰীক্ষণ কৰি আছে। গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ৰ এটা সূত্ৰই কয় যে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ উপলব্ধতা আৰু ব্যয়সাধ্যতা নিৰীক্ষণ কৰি থকা হৈছে। মন্ত্ৰালয়ৰ সূত্ৰটোৱে জনোৱা মতে যোৱা বিত্তীয় বৰ্ষৰ তুলনাত এইবেলি দালি আৰু পিঁয়াজৰ উৎপাদন বৃদ্ধি পাইছে। লগতে কৈছে যে এইবাৰ চানা দাইলৰ উৎপাদন 35 লাখ মেট্ৰিক টনৰ ওপৰত হ'ব বুলি অনুমান কৰা হৈছে। যোৱা বছৰৰ 34 লাখ মেট্ৰিক টনৰ তুলনাত এই পৰিমাণ এইবেলি 2.5% বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। একেদৰে যোৱা বছৰত 11.54 লাখ মেট্ৰিক টন মগু উৎপাদন হৈছিল যদিও এইবাৰ এই পৰিমাণ 13.83 লাখ মেট্ৰিক টন হ'ব বুলি অনুমান কৰা হৈছে। অনুকূল জলবায়ুৰ বাবে আলুৰ বীজ লোকৰ কামো ভালদৰে আগবাঢ়িছে বুলি জানিব পৰা গৈছে। নতুন দিল্লীত চলি থকা খো খো বিশ্বকাপ 2025 প্ৰতিযোগিতাত ভাৰতৰ পুৰুষ আৰু মহিলা দুয়োটা দলেই ছেমিফাইনেলত প্ৰৱেশ কৰিছে। প্ৰতিযোগিতাখনত দুয়োটা দলেই বৰ্তমানলৈকে সকলো মেচতেই অপৰাজয় হৈ আছে। ইন্দিৰা গান্ধী ইনডোৰ ষ্টেডিয়ামত কালি শ্ৰীলংকাৰ বিৰুদ্ধে 140 ফলাফলত ভাৰতীয় পুৰুষৰ দলটোৱে জয়লাভ কৰে। শ্ৰীলংকাই বহু চেষ্টা কৰিও ভাৰতৰ আগ্ৰাসী স্থিতিৰ সৈতে মোকাবিলা কৰিব নোৱাৰিলে। কালিৰ খেলখনত ৰামজী কাশ্যপে শ্ৰেষ্ঠ খেলুৱৈ আৰু ভি সুব্ৰমণিয়ে বেষ্ট এটেকাৰ বঁটা লাভ কৰে। শ্ৰীলংকাৰ দলটোৰ ছাচিনাডুক মেচখনৰ শ্ৰেষ্ঠ ডিফেণ্ডাৰ হিচাপে নিৰ্বাচিত কৰা হয়। ইফালে ভাৰতীয় মহিলা দলটোৱে কালি আন এখন খেলত বাংলাদেশক 109-16 ফলাফলত পৰাস্ত কৰে। অশ্বিনী সিন্ধেক শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান আৰু ঋতুৰাণী সেনক শ্ৰেষ্ঠ ডিফেণ্ডাৰৰ সন্মান প্ৰদান কৰা হয়। মগাই মাজিক খেলখনৰ বেষ্ট এটেকাৰ সন্মান প্ৰদান কৰা হয়। অষ্ট্ৰেলিয়ান অপেন টেনিছত আজি পুৰুষৰ ডাবলছ শাখাৰ দ্বিতীয় ৰাউণ্ডত ভাৰত মেক্সিকান যুটি এন শ্ৰীৰাম বালাজী আৰু মিগেল এঞ্জেল ৰেছ ভাৰেলাৰ পৰ্তুগীজ যুটি নুনু বৰ্গেছ আৰু ফ্ৰান্সিস্কো কেব্ৰালৰ মুখামুখি হ'ব। ইয়াৰ পূৰ্বে ভাৰত মেক্সিকান যুটিটোৱে প্ৰথম ৰাউণ্ডত কাজাখাস্তানৰ আলেকজেণ্ডাৰ নেডোভিয়েছফ আৰু নেডাৰলেণ্ডৰ ৰবিন হাছেক পোনপটীয়া ছেটত পৰাস্ত কৰিছিল। কালি ভাৰতীয় খেলুৱৈ ৰোহন বোপান্নাই তেওঁৰ সংগী চীনৰ জাং সুৱাইৰ সৈতে পোনপটীয়া ছেটত জয়লাভ কৰি মিক্সড ডাবলছ শাখাৰ দ্বিতীয় ৰাউণ্ডলৈ আগবাঢ়িছে। পুৰুষৰ একক শাখাত 10 বাৰৰ অষ্ট্ৰেলিয়ান অপেন চেম্পিয়ন নোভাক জকোভিচ, দ্বিতীয় স্থানৰ খেলুৱৈ আলেকজেণ্ডাৰ জোভেৰেভ আৰু তৃতীয় স্থানৰ খেলুৱৈ কাৰ্লোছ আলকাৰাজে প্ৰতিযোগিতাৰ চতুৰ্থ ৰাউণ্ডলৈ আগবাঢ়িছে। ইফালে মহিলাৰ একক শাখাত আৰিনা ছাবালেংকা আৰু কোকো গাওফেও চতুৰ্থ ৰাউণ্ডত প্ৰৱেশ কৰিছে। ইণ্ডিয়া অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ ছেমিফাইনেলত আজি সন্ধিয়া নতুন দিল্লীৰ কে ডি যাদৱ ইনডোৰ ষ্টেডিয়ামত তৃতীয় স্থানত থকা মালয়েছিয়ান যুটি গহ ছেফেই আৰু নূৰ ইজ্জুদ্দিন ভাৰতীয় পুৰুষৰ ডাবলছৰ যুটি চিৰাগ চেট্টি আৰু সাত্বিক ছাইৰাছ ৰেংকিৰেড্ডীৰ মুখামুখি হ'ব। কালি সন্ধিয়া কোৱাৰ্টাৰ ফাইনেলত ভাৰতীয় যুটিটোৱে দক্ষিণ কোৰিয়াৰ জিন ইয়ং আৰু কাং মিন হুকক 21-10, 21-17 ফলাফলত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে স্বামিত্ব আঁচনিৰ অধীনত 65 লাখৰো অধিক সম্পত্তি কাৰ্ড বিতৰণ কৰিব। সংসদৰ বাজেট অধিৱেশন অহা 31 জানুৱাৰীত আৰম্ভ হ'ব। 70-জনীয়া দিল্লী বিধানসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়াৰ সামৰণি পৰাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলসমূহ প্ৰচাৰ অভিযানত নামি পৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ দক্ষিণ কেলিফৰ্নিয়াৰ লছ এঞ্জেলছৰ বিধ্বংসী বনজুইত কমেও 27 জন লোকৰ মৃত্যু হোৱাৰ লগতে 12,300ৰো অধিক আন্তঃগাঁথনি জুইত জাহ গৈছে আৰু খো খো বিশ্বকাপত ভাৰতৰ পুৰুষ আৰু মহিলা দুয়োটা দলেই ছেমিফাইনেলত প্ৰৱেশ কৰিছে। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিছে আৰু আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:55 শুনিবলৈ পাব।